সাতটা নম্বরকে পাইছে। এতিয়া তই যদি যাও চাব গলে 70-85 1,10,000 হব।
48,000 কিমান কেজি আছে বটা, 1 কেজি তার কেজি মান
মোর তো বহুত সিলভার আছে, মোর 1 কুইন্টাল একেলগে ইমান কিনিব নালাগে, এটা এটাকে যেটো পয়সা সাঁচিব লাগে মানুহে সেইটো পয়সা চা। তই যদি মাহটোত যদি 4,000 টকা বনাও, 4,000 টকাৰ খৰচ বোলে বোলে 3,000 টকা গল, 1,000 টকা মই ছেভিংৰ কাৰণে থৈছো। এই ছেভিং কৰা বস্তুটো দি যায় কিনি কিনিব কৈছো, ছেভিংটো কাগজত ৰাখিব মইনা কৰিছো।
প্ৰমাণটো দিব নালাগে আৰু, পাই আছো না, যিটো 1 বছৰ আগত দি
16 অধ্যায়ৰ গোটেই সেই দৈবিক গুণ বিলাক গোটেই বিলাক লব পৰা নাই, কিন্তু বহুতেই সি লৈছে, নিজৰ ওপৰত থকা আছে। মই যে এখন যে লিষ্টি পঠাইছিলো যে 22টা আইটেম পঠাইছিলো, সেই 22টাৰ কেইটামান তাৰ নাই,
সেইদিনা কি হল জানে, শিৱ পূজাৰ দিনা
কি হব,
এই মানে কি শিৱ পূজা আছিল যে, শিৱ পূজাৰ দিনা মানে কি কলে যে আজি মোক ভগৱানে নিজে নিজে ঘৰত দেখা দি গল, এনেকুৱা এটা সন্যাসী মানুহ আৰু ঘৰত আহিছে, বহিছে, ফটো মাৰি দিছে, বাৰাণ্ডাত বহিব দিছে, এখন প্লাষ্টিক হৈছে আৰু, তাৰপিছত গোটেইকেইটা লাইক মাৰিছে, তাৰ গ্ৰুপত যিমানজন আছে 8-10 জন মানুহ আছে আৰু, বেছি নাই, 10 জন মানুহে আছো আমি, তাৰপিছত সি গোটেইকেইটা লাইক মাৰিছে, মই কৈছো মই এইটো ঘৰত মই একো কৰিব নোৱাৰো দেই, কিন্তু ভগৱান যিহেতু আহিছে তুমি ঘৰৰ ভিতৰত বহিবা কিয় নাছিলা, আমাৰ তেখেতক খোৱা লোৱা একো নকৰিলা, দেখোন একো দেখা নালা, বাহিৰত প্লাষ্টিক আছে এখন বহিব দিলা, ই মোক বহুত বেয়া পালা, তেনেকে কৰাৰ পাছত
যত জীৱ তত শিৱ, কিন্তু কোনেও সেইবিলাক খব হব গৈ আছে, খব চতৰা সম্ভাল নাই, চতৰা যো সম্ভালেগা ও জ্ঞান মিল যায়গা না, ওই তো বাত হে, পরম জ্ঞান ব্রহ্ম জ্ঞান, তোর আইবা সময় আছে যা,
নাই নাই মই বৰ্তা ইমান আশা কৰা নাই, মই পাতি মানে মই বৰ্তা বহাম পাতি আৰু কি কৰিম আৰু,
হব সব ঠিক হব, এটা সেকেন্ডত জ্ঞান হৈ যাব, সব জ্ঞান সকল তই বুলি নহয় গোটেই বিশ্ব, মই কৈছো না দ্য মোমেন্ট কমেক শিকাগো ইলিনয় সিলভার মার্কেট ব্রেকস, কালি এটা গান দিছো নহয় তাতে ইউটিউবত, দুনিয়া নজদিকিয়া বন গই, মই কি কি বস্তু দেখাইছো তাতে, সেই দেখুৱা বস্তুটো বস্তু গানটোৰ কথা পাহৰি যা, বস্তু কি দেখাই আছো তাতে, আমেরিকাখন দূরত নয়, আমেরিকাখন ওচৰত, কারণ গোলক হলে এইপিনের পৰা পাক মারি যাবি, সমতল ক্ষেত্র হলে কিন্তু দূরিয়া নজদিক किया बद गई, अजब इत्तेफाक है, इतो अजब इत्तेफाक है कारण लगे लगे 30-40টা ভিউ হৈ গল। তাৰ পিছত গুগলে দেখিলে অ তে দেখোন দুমদম মানুহে চাব যায় ভিউটো কাটি থৈ দিয়ে, এতিয়া ভিউটো কাটি থৈ দিয়ে কোনো চাউল নাই, 40টা বহি আছে। ভিডিঅটো দিয়া 20 মিনিটৰ ভিতৰতে 40টা ভিউ হৈছে, তাৰ পিছত এটাও ভিউ নাই। গৰম পৰিব কিন্তু পৰছে না, গৰম
গৰম গৰম পৰছে, গৰম পৰছে পুৰা ওপৰতে ধোঁৱা ধোঁৱা কৰি দিছে না কেমিকেল বিলাক।
আমাৰ এইকেইদিন বৰ ঠাণ্ডাই আছিলে, বৰষুণ চৰষুণ দি আজি অকণমান ৰ'দটো ওলাইছে, অকণমান গৰম উঠা নিচিনা হৈছে আৰু।
ইয়াৰ মানে পাগল হৈ গৈছে, মই আৰু কৈছো অসমত যাই চা না মৰি যাবি তোৰ, 34ত পাগল হৈ গৈছে
মানুহ
হৈছে না।
আমাৰ আজি এতিয়া আমাৰ মইতো হেৰিতে চাই থাকো, আমাৰ ইয়াতে গৰম পৰিছে এতিয়া 91 ডিগ্ৰী ফাৰেনহাইট, তাৰমানে তোৰ এই 30 ডিগ্ৰী মানে 30-32 ডিগ্ৰী মান হব। লেতেৰা হেৰি পঠাই কিবা উল্টা পুল্টা কৰি দিছিল, চব খালি কৰি দিলো।
মই ডিলিট কৰিব চাই আছিলো, মই মোৰ পৰা নোৱাৰি ডিলিট কৰিব,
ডিলিট কৰিব নোৱাৰি, কিবা এটা কৰি দিছে এইটো। সেইকাৰণে আহি সুপৰ্ণা আহি মোক কৈছে এইটো ডিলিটেই কৰিব নোৱাৰো দেখোন, মই যাই চেষ্টা কৰিলো ময়ো কৰিব নোৱাৰো ডিলিট।
নিজৰ পৰা মই নিজৰ ফালৰ পৰা ডিলিট কৰি দিছো আৰু, এইটো কি জনে যি কৰে আৰু, ডিলিট কৰি দিলে হৈ গ'ল, কি কৰিব আৰু উপায় নাই, পিকাছ বিলাক বহুত বাঢ়ি গৈছে
দুনিয়াত, চব আঁতৰ কৰিলো, গোটেই খালী কৰি দিছো তাতে। আৰু চুপ চাপ কিয় শ্লিপাৰ চেলৰ নিচিনা মনে মনে সোমাই চাই থাকে
আপোনাক, কিন্তু সঁচা কথা বহুত ভয় কৰে দেই, বহুত ভয় কৰে, বহুত ভয় কৰে, বহুত ভয় কৰে।
ভয় কিয় কৰে কাৰণে মই যে সঁচা সেইকাৰণে,
আপোনাক বুজি নাপায় কাৰণে বেছি ভয় কৰে, মানে কেনেকুৱা মিনতো সেইটোতে বেছি
ভয় কৰিব, কাৰণ মই যে সঁচা সিহঁতে মিছা, অকণমানো মিছা যদি থাকে মোৰ তাত তেতিয়াহ'লে মোৰ মোক ভয় নকৰিব, মোৰ একোৱেই যে মিছা নাই, মই চব দেখাই দিওঁ, চব কৈ দিওঁ, সেইকাৰণে ভয় খায় মোক, মোক ভয় খোৱা কাৰণটো সেইটো একেবাৰে মেৰা পাছ কেছে আয়গে।
সি
যদি সেই মৰমৰ চাদৰ খন ভালকে চাব পাৰে সেইখন, তেতিয়াহলে তাৰো ভালে হব, তাৰ অকণমান দম্ভ দৰ্প অভিমান যদি থাকে তেতিয়াহলে নহব। গেট লগাই দিব চাবি, ইয়াতে ইমান বেছি মানুহ আহিব, যেতিয়া সকলো ধ্বংস হৈ যাব নহয় তেতিয়া কোন আছে কত আছে ঠিক বিচারি উলাব মই আকৌ কৰিব নালাগে মই আকৌ মই কালি মুখেদি দুষাৰ কথাই কব লাগে জাষ্ট হৈ গেল আৰু কৈয়ে দিছো দুটা কথা যা পৃথিৱীখন সমতল ক্ষেত্ৰ আৰু চিলভাৰী স্পাকেট মানি ধৰ্ম হৈছে মূলম অৰ্থম যেতিয়া অৰ্থটো ঠিক হৈ যাব বাকীবিলাক চব নিজে নিজে ঠিক হৈ যাব মই একোৱেই কৰিব নালাগে মোৰ একো ৰেগুলেশ্যন নাই ন' ৰুলছ ন' ৰেগুলেশ্যন কোনোবাই বোলে মদ খাই খা কোনোবাই বোলে গৰু খাই খা কিন্তু টানা টানিটো বন্ধ কৰ মই টানা টানি কৰাৰে মানা কৰিছো মানুহ কিবা ক'ব কৈছো নেকি একেবাৰে টানা টানি নাই আপুনি মোৰ ছাবস্ক্রাইব কৰক বেল আইকনটো টিপি দিয়ক জাপ দিয়ক তেতিয়ালৈ এইটো টানা টানি হয়
নহয়
কৈছে আপুনি বেল আইকনটো টিপি দিয়ক
আপনি মানে কি জাগাত কৈ দিয়ে মানুহক আপুনি মানুহ চিনি পায় মই এইটো মই নিজে গম পাইছো মোকো চিনি পাইছে ময়ো কাম নাই পলিতাৰ এইবোৰ কাম নাই বুলি কৈছে মই সেইটোৱে বেংগলত আছো মই ভালকে কথা ক'ব নাজানো মই একো নাজানো
মই কোনোবাই ভাল পাব বেয়া পাব সেইবিলাক চিন্তা কৰা নাই যে ভয় লাগি যায় দেখো আপুনি কিন্তু হেৰি অলপ ভালকে কথা ক'ব দেই আমাৰ কি লয় কি আৰু কিবা ক'ৰবাৰ পৰা হেল্ল' কোৱাৰ পৰা পৰা আকৌ যদি কিবা উল্টা পুল্টা কৈ দেই চব দেখোন পইচা থাকক বা নাথাকক তোৰ জীৱন চলিয়ে থাকিব নোৱাৰিলে তই ভাতকেইটাতো তেতিয়া যাবই তোৰ এই চিন্তা ভাৱনা চব ফুচফাচ হৈ যাব এইখনটো ভাঙিবই ডেফিনেটলি কি হল ধন সম্পত্তিৰ পিছতো দেখোন কোনোবা এটা কথা কাৰোবাৰ এটা কথা শুনিব লগা আছে কিবা আত্মাটো কি বস্তু জীৱনটো কেনেকে জীৱ লাগে হা তেতিয়া এই উলুবাৰী সেই তিনিআলিৰ পৰা সেইপিনে সেই কিছুদিন পিছত যে মই সেই গান্ধী মণ্ডপটোত বহি লম তাৰ এই মহাত্মা গান্ধীৰ মূৰ্তিটো ফেলি দিম বুজি
পাইছা
আমেৰিকাৰ ভিতৰত নগ'লে আমেৰিকা কেনে ভাঙিবি এনেকুৱা এটা মানুহ ওলাইছে যিটো আমেৰিকাত বেয়া পায় সকলোৱে আমেৰিকাত ভাল পায় এনেকুৱা এটা মানুহ হ'ব লাগিব যি আমেৰিকাত যাব লাগিব তাৰ নাগৰিকত্ব ল'ব লাগিব তাৰপিছত যুদ্ধ কৰিব লাগিব তাৰপিছত তাৰ সৰ্বোচ্চ নোহোৱা হৈ যাব লাগিব তাৰ তিৰিচলিও লৈ যাব লাগিব যাব লাগিব এনে অৱস্থা পিছতে ই আমেৰিকা ভাগব পাৰিব এনেই যাই পেলাই আমেৰিকা ভাগব নোৱাৰে গতিকে ভাঙাটো আমেৰিকা ভাঙাটো অকল মোৰ কাম তহঁতৰ কাম নহয় তহঁতে খালি মোৰ কথা কথাটো শুনাটো মোৰ কথা শুনিব লাগিব মই যি কওঁ সেয়ে হ'ব লাগিব মই বোলো দহ বুলি ক'লে দহ হ'ব লাগিব পোন্ধৰ বুলি ক'লে পোন্ধৰ হ'ব লাগিব
যদি আপুনি ছাপৰ চুটিৰ মানুহ হলে হয় নে আপোনাৰ নহলে কিন্তু আপোনাৰ চেটিং করে দিছে এনেকে আপনার ওখ হাইট সাইট দৌড়িব লাগবে একটা লাগে বলে
এইটোৱেতো কথা সেইকাৰণে মোক বিৰাট ভয় খায় তাহাঁতৰ পেটত বিৰাট ভয় আছে এই হেৰিয়ে কৈছে নহয় এইটো কি শংকৰাচাৰ্যটো দেশ মে এসা বিকট পরিস্থিতি উৎপন্ন হো যায়গী জিসকা কল্পনা ভি কিসিনে না কিয়া হোগী রাজনৈতিক গেলা ও সমঝ যাও উসকা উপর ভয়ঙ্কর সংকট আনে ওয়ালা হ্যায় ভয়ঙ্কর আইবো না এনে কো সংকট হবো এই কারণে ফোন করি করি আপনি সিদ্ধার্থ গোস্বামী চিনি পাই নাকি কই থাকে বাকি একো নকয় কিন্তু মারিম কাটিব নকয় বুঝা মই এইটো চিষ্টেমটো কি কৈছো জানে মোৰ এইটো নম্বৰত যদি মই যিটো পৰা কৰিছো সেইটো নম্বৰত যদি কৰ তেতিয়াহ'লে মই যদি দেখা পাওঁ গা ধুব যাওঁ তেতিয়া তই কৰিছ যদি তিনি চাৰিবাৰ ৰিং হয় নহয় সি অট'মেটিকলি সেই হেৰিত গুচি যায় রঙালাইতে গুছি গেছি আর তাতে তাই মুখে দিয়ে একো কোয়া নাই বহুত সময় রুখি আছা মই বোলো এইটো ফোন একো নকয় দেখো তারপর নম্বরটো চালু দেখিলো ই কৈছে এতিয়া মই তোক করলো ফোন এইটো নম্বৰতে মিছ কল এটা মাৰি থবি তেতিয়া মই কৰিম যা
অঁ
যা কামত যা বাই।